かさん。バトル体操、まやみかしょぺ。バトルとは今まで味、手帳動画で解決を行う。ভাৰতীয় সময় অনুসৰি নিশা 8 বজাত আৰম্ভ হ'ব। কাৰ্যভাৰ গ্ৰহণ কৰাৰ পাছতেই শ্ৰীমোদীয়ে কিষাণ সন্মান নিধিৰ 17 সংখ্যক কিস্তি মুকলি কৰে। এই কিস্তিৰ দ্বাৰা 9,30,00,000 কৃষকক প্ৰায় 20,000 কোটি টকা বিতৰণ কৰা হ'ব। শ্ৰীমোদীয়ে কয় যে তেওঁৰ চৰকাৰৰ প্ৰথমটো সিদ্ধান্ত কৃষকসকলৰ কল্যাণৰ হকে তেওঁৰ প্ৰতিশ্ৰুতিবদ্ধতা দৰ্শায়। প্ৰধানমন্ত্ৰীয়ে লগতে কয় যে তেওঁৰ চৰকাৰ কৃষকসকলৰ উন্নয়নৰ বাবে সম্পূৰ্ণৰূপে প্ৰতিশ্ৰুতিবদ্ধ। দেশৰ সকলো কৃষকৰ সহায় আগবঢ়োৱাৰ লক্ষ্যৰে 2019 চনত আৰম্ভ হৈছিল এই পিএম কিষাণ আঁচনি। এই আঁচনিৰ জৰিয়তে প্ৰতি বছৰে যোগ্য কৃষকক 6,000 টকাৰ আৰ্থিক সাহায্য প্ৰদান কৰা হয়। এই ধনৰাশি 2,000 টকাকৈ 3টা কিস্তিত হিতাধিকাৰীসকলৰ বেংক একাউণ্টযোগে প্ৰদান কৰা হয়। এই আঁচনিৰ জৰিয়তে বৰ্তমানলৈকে 11 কোটি কৃষক পৰিয়াল উপকৃত হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ লোৱা উপলক্ষে বিশ্বৰ নেতাসকলে তেওঁলৈ জনোৱা শুভেচ্ছা বাৰ্তাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছে। সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত কানাডাৰ প্ৰধানমন্ত্ৰী জাষ্টিন ট্ৰুডোৱে কৈছে যে দুয়োখন দেশৰ জনসাধাৰণৰ মাজত মানৱ অধিকাৰ, বৈচিত্ৰতা আৰু আইনৰ শাসনৰ ওপৰত আধাৰিত সম্পৰ্ক আগুৱাই নিয়াৰ বাবে কাম কৰিবলৈ কানাডা সাজু। কানাডাৰ প্ৰধানমন্ত্ৰীক দিয়া এটা উত্তৰত প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে ভাৰত কানাডাৰ সৈতে পাৰস্পৰিক বুজাবুজি আৰু পৰস্পৰৰ চিন্তাধাৰাৰ প্ৰতি সন্মানৰ ভিত্তিত কাম কৰিবলৈ আগ্ৰহী। শ্ৰীমোদীৰ প্ৰধানমন্ত্ৰী পিটেৰী অৰ্পই তেওঁৰ শুভেচ্ছাবাণীত কয় যে পাৰস্পৰিক সম্পৰ্কৰ বিস্তাৰ কৰিবলৈ তেওঁ আগ্ৰহী আৰু জনসাধাৰণৰ উন্নয়নৰ বাবে একেলগে কাম কৰি যাবলৈ তেওঁ সাজু। প্ৰধানমন্ত্ৰী মোদীয়ে ইয়াৰ উত্তৰত কয় যে ভাৰত ফিনলেণ্ডৰ সম্পৰ্ক দুয়োখন দেশৰ অংশীদাৰিত্ব আৰু অধিক সুদৃঢ় কৰাৰ বাবে ফিনলেণ্ডৰ সৈতে কাম কৰিবলৈ আগ্ৰহী। শ্লোভেনিয়াৰ প্ৰধানমন্ত্ৰী ৰবাৰ্ট গোলবে তেওঁৰ শুভেচ্ছা বাৰ্তাত কয় যে দুয়োখন দেশ পৰস্পৰৰ সম্পৰ্ক সুদৃঢ় কৰিবলৈ আৰু আন্তঃৰাষ্ট্ৰীয় মঞ্চত সহযোগিতা আগবঢ়াবলৈ তৎপৰ। প্ৰধানমন্ত্ৰী মোদীয়ে শ্লোভেনিয়াৰ প্ৰধানমন্ত্ৰীগৰাকীৰ উষ্ম অভিবাদনৰ শলাগ লৈ কয় যে তেওঁৰ তৃতীয়টো কাৰ্যকালত দুয়োখন দেশৰ মাজৰ ঘনিষ্ঠ অংশীদাৰিত্ব আৰু অধিক গভীৰ কৰাৰ হকে কাম কৰি যাব। উগাণ্ডাৰ ৰাষ্ট্ৰপতি ৱেৰী কে মুছেভেনিয়ে প্ৰধানমন্ত্ৰী মোদী আৰু বিজেপিক নিৰ্বাচনত জয়লাভ কৰাৰ বাবে অভিনন্দন জনাই সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত কয় যে আফ্ৰিকাৰ জনসাধাৰণৰ উমৈহতীয়া আকাংক্ষা আৰু লক্ষ্য ভাৰতীয়সকলৰ সৈতে একেই। তেওঁ কয় যে দুয়োখন ৰাষ্ট্ৰই জনসাধাৰণৰ বিকাশ নিশ্চিত কৰিবলৈ একেলগে কাম কৰি যাব। ইয়াৰ উত্তৰত শ্ৰীমোদীয়ে কয় যে আফ্ৰিকা সংঘৰ G20 অধ্যক্ষতাৰ স্থায়ী সদস্য হৈ পৰিছে আৰু দুয়োখন দেশেই সকলো ক্ষেত্ৰতে নিজৰ ঐতিহাসিক সংযোগক আৰু অধিক উন্নত কৰিব। মাইক্ৰ'ছফ্টৰ প্ৰতিষ্ঠাপক বিল গেটছে প্ৰধানমন্ত্ৰী হিচাপে তৃতীয়টো কাৰ্যকালৰ বাবে নিৰ্বাচিত হোৱাৰ পৰিপ্ৰেক্ষিতত শ্ৰীমোদীক শুভেচ্ছা জনাই এটা বাৰ্তাত কয় যে প্ৰধানমন্ত্ৰী মোদীয়ে বিশ্বৰ উদ্ভাৱনৰ উৎস হিচাপে ভাৰতৰ স্থিতি শক্তিশালী কৰিছে। তেওঁ স্বাস্থ্য, কৃষি, মহিলা নেতৃত্ব আৰু ডিজিটেল পৰিৱৰ্তনৰ নিচিনা বিষয়ত গোলকীয় প্ৰগতি অনাৰ ক্ষেত্ৰত ভাৰতৰ স্থিতিক শক্তিশালী কৰিছে। ইম্ফলৰ জিৰিবাম পথৰ 37 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপৰ কটলেন গাঁৱত আজি পুৱা 10:30 বজাত মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেন সিঙৰ আগতীয়াকৈ যোৱা নিৰাপত্তাৰক্ষীৰ কনভয়ত সন্দেহযুক্ত উগ্ৰপন্থীয়ে আক্ৰমণ চলোৱাৰ ফলত মৈৰাংথেম আজেশ নামৰ এজন আৰক্ষীজন গুৰুতৰভাৱে আহত হয়। আহত জোৱানজনক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। ইফালে অতিৰিক্ত আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ ঘটনাৰ তদন্ত আৰম্ভ কৰিছে। ভাৰতীয় জনতা পাৰ্টীয়ে কেন্দ্ৰীয় মন্ত্ৰী ৰাজনাথ সিং আৰু ভূপেন্দ্ৰ যাদৱক ওড়িশাৰ বিধায়িনী দলৰ নেতা নিৰ্বাচন কৰাৰ ক্ষেত্ৰত কেন্দ্ৰীয় পৰ্যবেক্ষক হিচাপে নিযুক্তি দিছে। বিজেপিৰ এটা বিবৃতিত প্ৰকাশ কৰা মতে সংসদীয় বৰ্ডে এই নেতা দুগৰাকীক ওড়িশা সংসদীয় দলৰ নেতা নিৰ্বাচন কৰাৰ সকলো দিশ পৰ্যবেক্ষণ কৰাৰ দায়িত্ব অৰ্পণ কৰিছে। ইফালে বিজেপি বিধায়িনী দলৰ বৈঠক কাইলৈ অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে। আনহাতে ৰাজ্যখনৰ প্ৰথমগৰাকী বিজেপি মুখ্যমন্ত্ৰীৰ শপতগ্ৰহণ সমাৰোহ অহা বুধবাৰে ভূৱনেশ্বৰৰ জনতা ময়দানত অনুষ্ঠিত হ'ব। ইয়াৰ পূৰ্বে দলৰ জ্যেষ্ঠ নেতা তথা সাংসদদ্বয় ধৰ্মেন্দ্ৰ প্ৰধান আৰু জুৱেল ওৰামক মুখ্যমন্ত্ৰী পদৰ দাবীদাৰ হিচাপে ভবা হৈছিল যদিও কালি গঠিত কেন্দ্ৰীয় মন্ত্ৰীসভাত তেওঁলোকৰ অন্তৰ্ভুক্তিয়ে এই সম্ভাৱনা নুই কৰে। আনহাতে জ্যেষ্ঠ বিধায়ক সুৰেশ পূজাৰী আৰু কে ভি সিং দেউকে ধৰি আন বহুতৰে নাম বৰ্তমান ৰাজ্যখনৰ মুখ্যমন্ত্ৰী পদৰ বাবে চৰ্চিত হৈ আছে। উল্লেখযোগ্য যে 147 বিধানসভাত বিজেপিয়ে এইবাৰ 78 আসন লাভ কৰি ৰাজ্যখনত প্ৰথমবাৰৰ বাবে সংখ্যাগৰিষ্ঠতা লাভ কৰে। ইয়াৰ লগে লগে নবীন পাটনায়কৰ অধীনৰ বিজু জনতা দলৰ 24 বছৰৰো অধিক সময়ৰ শাসনকালৰো অন্ত পৰে। দেশৰ নিৰ্বাচন আয়োগে 7 ৰাজ্যৰ 13 বিধানসভা সমষ্টিৰ উপ নিৰ্বাচনৰ সময়সূচী ঘোষণা কৰিছে। 13 বিধানসভা সমষ্টিৰ ভিতৰত পশ্চিমবংগৰ 4টা, হিমাচল প্ৰদেশৰ 3টা, উত্তৰাখণ্ডৰ 2টা আৰু বিহাৰ, তামিলনাডু, মধ্যপ্ৰদেশ, পঞ্জাৱৰ 1টাকৈ সমষ্টি আছে। নিৰ্বাচন আয়োগে জনোৱা মতে বিধানসভা সমষ্টিকেইটাৰ অহা 10 জুলাইত ভোটগ্ৰহণ অনুষ্ঠিত হ'ব আৰু 13 জুলাইত ভোটগণনা কৰা হ'ব। জম্মু কাশ্মীৰৰ ৰিয়াচি জিলাৰ তেৰিয়াত গাঁৱৰ সমীপত কালি সন্ধিয়া সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণত তীৰ্থযাত্ৰী কঢ়িওৱা এখন বাছ খাৱৈত বাগৰি পৰাৰ ফলত 10 তীৰ্থযাত্ৰীৰ মৃত্যু হোৱাৰ লগতে 33 আহত হয়। বাছখন শিৱখাৰী পবিত্ৰ গুহা দৰ্শন কৰি কাট্ৰা অভিমুখে গৈ আছিল। ৰিয়াচিৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক মোহিত শৰ্মাই কৈছে যে বাছখনৰ চালকজনৰ গাত গুলী লগাৰ ফলত বাছখন নিয়ন্ত্ৰণহীন হৈ পৰে। আহত লোকসকলক তেৰিয়াত ৰিয়েচি আৰু জম্মুৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পৰিস্থিতিৰ বুজ লোৱাৰ লগতে লেফটেনেণ্ট গৱৰ্ণৰ মনোজ সিন্হাক সঘনে পৰিস্থিতি নিৰীক্ষণ কৰাৰ লগতে আহত লোকসকলৰ সকলো ধৰণৰ চিকিৎসা আৰু সাহায্য নিশ্চিত কৰিবলৈ নিৰ্দেশ দিছে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে এই ঘটনাত শোক প্ৰকাশ কৰি কয় যে এয়া হৈছে মানৱতাৰ বিৰুদ্ধে এটা অপৰাধ। ৰাষ্ট্ৰপতিগৰাকীয়ে আঘাতপ্ৰাপ্তসকলৰ আশু আৰোগ্য কামনা কৰাৰ লগতে কয় যে দেশ নিহতসকলৰ পৰিয়ালৰ সৈতে আছে। উপ ৰাষ্ট্ৰপতি জগদীপ ধনখৰে এই ঘটনাক কঠোৰ ভাষাৰে গৰিহণা দি কয় যে ইয়াৰ বাবে তেওঁ অতিশয় দুখিত। উপ ৰাষ্ট্ৰপতিগৰাকীয়ে শোক সন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰে। কেন্দ্ৰীয় মন্ত্ৰী অমিত শ্বাহে এই আক্ৰমণক গৰিহণা দিয়ে। তেওঁ জম্মু কাশ্মীৰৰ লেফটেনেণ্ট গৱৰ্ণৰ আৰু আৰক্ষী সঞ্চালক প্ৰধানক ঘটনাৰ তদন্ত কৰিবলৈ নিৰ্দেশ দিছে। আকাশবাণীৰ জম্মুৰ সংবাদদাতাই জনাইছে যে এই ঘটনাত জড়িত সন্ত্ৰাসবাদীক বিচাৰি নিৰাপত্তাৰক্ষীয়ে ইতিমধ্যে ব্যাপক তালাচী অভিযান আৰম্ভ কৰিছে। ভাৰতীয় সেনাবাহিনী, আৰক্ষী আৰু কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীয়ে জিলাখনৰ সীমান্তৱৰ্তী তেৰিয়াত, পনি, শিৱখাৰী অঞ্চলত ড্ৰোন আৰু স্নিফাৰ ডগকে ধৰি বিভিন্ন সামগ্ৰীৰে ব্যাপক অভিযান অব্যাহত ৰাখিছে। আকাশবাণীৰ দ্বিভাষিক ফোন ইন অনুষ্ঠান পাব্লিক স্পীকত আজি নিশা 9:30 বজাত আৱৰ্জনা ব্যৱস্থাপনা বিশেষজ্ঞ স্বাতী সিং শ্যাম্বল আৰু চাৰ্কুলাৰ অৰ্থনৈতিক বিশেষজ্ঞ ডঃ সুনীল পাণ্ডেৰ সৈতে বহনক্ষম ভৱিষ্যতৰ বাবে আৱৰ্জনা ব্যৱস্থাপনা সন্দৰ্ভত এটি আলোচনা প্ৰচাৰ কৰা হ'ব। আলোচনাটি চলি থকাৰ সময়ত আগ্ৰহী শ্ৰোতাই 0112342150 আৰু 0112331444 নম্বৰলৈ ফোন কৰি জাবৰ ব্যৱস্থাপনাৰ বিভিন্ন দিশ সন্দৰ্ভত প্ৰশ্ন সুধিব পাৰিব। ইয়াৰ উপৰি শ্ৰোতাসকলে 9289094044 নম্বৰত হোৱাটছএপৰ জৰিয়তেও প্ৰশ্ন কৰিব পাৰিব। অনুষ্ঠানটি আকাশবাণী গোল্ড আৰু অতিৰিক্ত ফ্ৰিকুৱেঞ্চিসমূহত পোনপটীয়াকৈ প্ৰচাৰ কৰা হ'ব। ইয়াৰ উপৰি আকাশবাণীৰ ৱেবছাইট newsonair.gov.in আৰু আমাৰ ইউটিউব চেনেল নিউজ অন এয়াৰ অফিচিয়েলতো এই অনুষ্ঠান উপলব্ধ হ'ব। টি20 বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ এখন ৰোমাঞ্চকৰ খেলত কালি ভাৰতে পাকিস্তানক 6 পৰাস্ত কৰে। নিউয়ৰ্কৰ নাছাও কাউণ্টি আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত খেলখনত ভাৰতে প্ৰথমে বেট ধৰি 19 অভাৰতে আটাইকেইটা উইকেট হেৰুৱাই 119 সংগ্ৰহ কৰে। প্ৰতিযোগিতাত আজি বাংলাদেশ দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি নিশা 8 বজাত আৰম্ভ হ'ব। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰি কেইটিমান পুনৰ এবাৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি তৃতীয়বাৰৰ বাবে কাৰ্যভাৰ গ্ৰহণ কৰে। তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ লোৱা উপলক্ষে বিশ্বৰ নেতাসকলে তেওঁলৈ জনোৱা শুভেচ্ছা বাৰ্তাৰ বাবে প্ৰধানমন্ত্ৰী মোদীয়ে তেওঁলোকলৈ ধন্যবাদ জ্ঞাপন কৰিছে। মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেন সিঙৰ আগতীয়াকৈ যোৱা নিৰাপত্তাৰক্ষীৰ কনভয়ত আজি পুৱা চলোৱা সন্দেহযুক্ত উগ্ৰপন্থীৰ আক্ৰমণত এজন আৰক্ষীজন আহত হয়। আৰু জম্মু কাশ্মীৰৰ ৰিয়াচি জিলাৰ তেৰিয়াত গাঁৱৰ সমীপত কালি সন্ধিয়া সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণত 10 তীৰ্থযাত্ৰীৰ মৃত্যু হয়। এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল।